এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকা ইজৰাইলৰ যুটীয়া বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আল খামেনীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। ইজৰাইলস্থিত ভাৰতীয় দূতাবাসে অস্থায়ীভাৱে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শৱলী মানি চলিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সকলো স্থানলৈ আজি নিশা 11:59 বিমান সেৱা বাতিল কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত ভাৰত ইউৰোপীয় সংঘৰ সম্বন্ধৰ প্ৰথম পৰামৰ্শ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকা ইজৰাইলৰ যুটীয়া বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে কয় যে খামেনীৰ মৃত্যু ইৰাণৰ জনসাধাৰণৰ বাবে দেশখন ঘূৰাই লোৱাৰ উত্তম সুযোগ। প্ৰাপ্ত বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সামৰিক আৰু চৰকাৰী স্থানসমূহক লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণত খামেনীৰ মৃত্যু হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ সমন্বিত ইৰাণ আক্ৰমণৰ ফলত মধ্য এছিয়াত উত্তেজনা বৃদ্ধি পাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত পোষ্ট কৰা এটা ভিডিঅ' বাৰ্তাযোগে ৱাশ্বিংটনে ইৰাণত সামৰিক অভিযান আৰম্ভ কৰাৰ কথা নিশ্চিত কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে বৰ্তমান ইৰাণে আমেৰিকা তথা ইয়াৰ মূল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত কৰা আঘাত প্ৰতিহত কৰাৰ বাবে আমেৰিকাৰ সেনাই বৰ্তমান চলি থকা সামৰিক অভিযানৰ নেতৃত্ব দিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ইৰাণীয়ান শাসনৰ ভাবুকিৰ পৰা আমেৰিকাৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰখাই হৈছে এই সামৰিক অভিযানৰ মূল লক্ষ্য। তেওঁ কয় যে ইৰাণৰ ভাবুকিপূৰ্ণ কাৰ্যকলাপে আমেৰিকা, ইয়াৰ সৈন্যবাহিনী, বহিঃৰাজ্যৰ ঘাটি তথা বিশ্বৰ মিত্ৰ দেশসমূহৰ প্ৰতি বিপদ কঢ়িয়াই আনিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিহুৱে কয় যে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাণৰ বিৰুদ্ধে লায়েন্স ৰোৱাৰ নামৰ এটা যুটীয়া সামৰিক অভিযান চলাইছে। সামাজিক মাধ্যমত এটা ভিডিঅ' বাৰ্তাযোগে প্ৰধানমন্ত্ৰী নেতানিহুৱে নিজৰ দেশৰ জনসাধাৰণক উদ্দেশ্যি কয় যে ইৰাণী শাসনে সৃষ্টি কৰা ভাবুকি প্ৰতিহত কৰিবলৈ ইৰাণৰ প্ৰতি সামৰিক অভিযান চলোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। ইজৰাইলস্থিত ভাৰতীয় দূতাবাসে অস্থায়ীভাৱে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শৱলী মানি চলিবলৈ আৰু সময়মতে সাহায্য আৰু যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দূতাবাসৰ ৱেবছাইটত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। দূতাবাস কৰ্তৃপক্ষই পৰ্যটক, ব্যৱসায়িক পৰ্যটক আৰু সংবাদকৰ্মীসহ ইজৰাইলত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে অহৰহ যোগাযোগ বৰ্তাই ৰখা বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। এয়াৰ ইণ্ডিয়াই পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সকলো স্থানলৈ আজি নিশা 11:59 বিমান সেৱা বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা মতে প্ৰতিষ্ঠানটোৱে শেহতীয়া ঘটনাৱলীক সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে। যাত্ৰী, চালক দলৰ সদস্য আৰু বিমানৰ সুৰক্ষা সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় আৰু পৰিস্থিতিৰ মূল্যায়ন কৰি বিমান উৰণ সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে প্ৰভাৱিত যাত্ৰীসকলক উৰণ সেৱা বাতিল সন্দৰ্ভত জনোৱা হৈছে আৰু পুনৰ টিকট বুকিং তথা বুকিঙৰ ধন ঘূৰাই দিয়াকৈ ধৰি সকলো ক্ষেত্ৰতে যাত্ৰীসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱা হৈছে। যাত্ৰীসকলে অধিক তথ্যৰ বাবে 1169329333 আৰু 1169329999 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা প্ৰতিষ্ঠানটোৰ ৱেবছাইট চাব পাৰিব। এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা মতে প্ৰতিষ্ঠানটোৰ মূল্যায়নৰ ভিত্তিত আজি 28খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত ভাৰত ইউৰোপীয় সংঘৰ সম্বন্ধৰ প্ৰথম পৰামৰ্শ সমিতিৰ বৈঠক 2026ত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত ভারত আর ইউরোপীয় সংঘর দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় করার বিশেষক বাণিজ্য প্রযুক্তি সুরক্ষা আর আহ যাহর সন্দর্ভ আলোচনা করা হয়। ইয়াত অংশগ্রহণ করার সকলকে ধন্যবাদ জ্ঞাপন করে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীর পৰা। আবুধাবিত থকা ভারতীয় দূতাবাসে সংযুক্ত আরব আমিরি রাষ্ট্রত থকা ভারতীয় নাগরিকসকলক অপ্রয়োজনীয় ভ্রমণ পরিহার করবলৈ যথাযথ সাবধানতা অবলম্বন করবলৈ আর সজাগ হয়ে থাকিবলৈ লগতে সংযুক্ত আরব আমিরি কর্তৃপক্ষ তথা দূতাবাসে জারি করা সুরক্ষা নির্দেশনা আর পরামর্শ মানি চলবলৈ আহ্বান জানাইছে। দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা মতে ডুবাইত থকা কনচুলেট জেনেৰেলে স্বাভাৱিকভাৱে কাম কৰি আছে আৰু প্ৰয়োজন অনুসৰি সময়ে সময়ে শেহতীয়া তথ্য বা নিৰ্দেশনা জাৰি কৰিব। UAEত থকা ভাৰতীয় নাগৰিকসকলে যিকোনো জৰুৰীকালীন প্ৰশ্নৰ বাবে 800-46342 এই টোল ফ্ৰী নম্বৰত ফোন কৰিবলৈ দূতাবাসৰ পৰা জনোৱা হৈছে অথবা 97154-309057 হোৱাটছএপ নম্বৰতো প্ৰশ্ন সুধিব পাৰে। মধ্য এছিয়ার সাম্প্রতিক পরিস্থিতির প্রতি লক্ষ্য রাখি প্যালেস্টাইনত থকা সকল ভারতীয় নাগরিককে সজাগ হয়ে থাকবলে ভারতে পরামর্শ জারি করেছে। সামাজিক মাধ্যমৰ এটা পোস্টত কোৱা হৈছে যে প্যালেস্টাইনৰ ৰামল্লাহত থকা ভাৰতীয় প্ৰতিনিধিৰ কাৰ্যালয়ে ভাৰতীয় নাগৰিকসকলক দেশখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাসমূহ মানি চলিবলৈ পৰামৰ্শ দিছে। লগতে সকলো ভাৰতীয় নাগৰিককে সাৱধানতা অৱলম্বন কৰি অপ্ৰয়োজনীয় ভ্ৰমণ নকৰিবলৈ অনুৰোধ জনায়। প্ৰতিনিধি কাৰ্যালয়ে ভাৰতীয় নাগৰিকসকলক জৰুৰীকালীন অৱস্থাত 97059-291648 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
হেৰা, তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়। ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
ডামাস্কাছত থকা ভাৰতীয় দূতাবাসে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ছিৰিয়াত থকা সকলো ভাৰতীয় নাগৰিকক অনাৱশ্যকীয় যাত্ৰা এৰাই চলিবলৈ, সতৰ্ক হৈ থাকিবলৈ আৰু দূতাবাস তথা ছিৰিয়াৰ কৰ্তৃপক্ষই সময়ে সময়ে জাৰি কৰা সুৰক্ষা নিয়মাৱলী আৰু পৰামৰ্শাৱলী মানি চলিবলৈ আহ্বান জনাইছে। দূতাবাসে এটা বিবৃতিযোগে যিকোনো জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাগৰিকসকলক 9639933-85973 নম্বৰত যোগাযোগ কৰিবলৈ কৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাল্লেকেলেত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্ৰীলংকাক 5 ৰাণত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ছাহিবজাদা ফৰহান আৰু ফখৰ জামানৰ সুন্দৰ প্ৰদৰ্শনৰ বলত নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 212 ৰাণ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 207 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ অধিনায়ক দাসুন চানাকাই 76 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। খেলখনত জয়লাভ কৰা সত্ত্বেও পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। পাকিস্তান আৰু নিউজিলেণ্ড দুয়োটা দলে 3 পইণ্টকৈ লাভ কৰিছে যদিও নিউজিলেণ্ডে গড় ৰাণ ৰেটৰ ভিত্তিত গ্ৰুপটোৰ পৰা ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীলংকা ইতিপূৰ্বে ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে। ইংলেণ্ডে ছুপাৰ 8 পৰ্যায়ৰ 3খন খেলত জয়লাভ কৰি ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হলে এই খেলখনত জয়লাভ কৰিবই লাগিব। ইপিনে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ আন এখন খেলত আজি দক্ষিণ আফ্ৰিকা জিম্বাবৱেৰ সন্মুখীন হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। আমেরিকা যুক্তরাষ্ট্রের রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে আমেরিকা ইসরায়েলের যুটিয়া বিমান আক্রমণত ইরানের সর্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীর মৃত্যু হওয়া বলে দাবি করেছে। এয়ার ইণ্ডিয়াই পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সকলো স্থানলৈ আজি নিশা 11:59 বিমান সেৱা বাতিল কৰিছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত ছুপাৰ এইট পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।